গীতমালা ৩৬ অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে জিহুৱাৰ দাস দায়ুদৰ ৰচিত গীত। পাপে দুষ্ট লোকৰ হৃদয়ৰ গভীৰতাত থাকি কথা কয়। দুষ্ট লোকৰ চকুৰ আগত ঈশ্বৰৰ প্ৰতি ভয় নাই। তেওঁলোকে নিজৰ দৃষ্টিত নিজকে প্ৰশংসা কৰি কয় যে তেওঁলোকৰ পাপ ঈশ্বৰে নধৰিব আৰু ঘৃণাৰ চকুৰেও নাচাব। তেওঁলোকৰ মুখৰ কথা দুষ্ট আৰু চলনাপূৰ্ণ। তেওঁলোকে সুবিবেচনা আৰু সদাচৰণ এৰিলে। তেওঁলোকে নিজৰ শয্যাত দুষ্টতাৰ পৰিকল্পনা কৰে, অন্যায় পথত চলিবলৈ স্থিৰ কৰে আৰু দুষ্ট কাৰ্যক ঘীণ নকৰে। হে জিহুৱা, তোমাৰ দয়া আকাশমণ্ডল পৰ্যন্ত আৰু তোমাৰ বিশ্বস্ততা মেঘলৈকে। তোমাৰ ধাৰ্মিকতা পৰাক্ৰমী পৰ্বতসমূহৰ নিচিনা। তোমাৰ শাসন প্ৰণালীবোৰ যেন গভীৰ মহাসাগৰৰ নিচিনা। হে জিহুৱা, তুমি মনুষ্য আৰু পশু সকলোকে ৰক্ষা কৰোতা। হে ঈশ্বৰ, তোমাৰ গভীৰ প্ৰেম কেনে বহুমূল্য। সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছায়াত আশ্ৰয় লয়। তেওঁলোকে যেন তোমাৰ গৃহৰ প্ৰচুৰ আহাৰ খাই তৃপ্ত হয়। তুমি তোমাৰ আনন্দ নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া, কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে। তোমাৰ দীপ্তিতে আমি পোহৰ দেখোঁ। যিসকলে তোমাক জানে তেওঁলোকৰ প্ৰতি যেন তোমাৰ প্ৰেম সদায় থাকে। যিসকলৰ হৃদয় সৎ তেওঁলোকে যেন তোমাৰ পৰিত্ৰাণ পায়। মোক অহংকাৰীবোৰৰ ভৰিৰ তলত নেপেলাবা। দুষ্টসকলৰ হাতে যেন মোক দূৰলৈ খেদি পঠাব নোৱাৰে। যিসকলে দুষ্ট কাৰ্য কৰি ফুৰে, চোৱা তেওঁলোক পতিত হ'ল। উঠিব নোৱাৰাকৈ তেওঁলোকক পেলোৱা হ'ল।